দ্বিতীয় বিৱৰণ সোতৰ অধ্যায়। ঈশ্বৰ জিহুৱালৈ আপোনালোকে কোনো ঘূণ কি খুঁত থকা গৰু মেৰ চাক বা চাক বলিদান নকৰিব, কিয়নো সেয়া আপোনালোকৰ ঈশ্বৰ জিহুৱাৰ ঘিণলগীয়া। ঈশ্বৰ জিহুৱাই আপোনালোকক যি যি নগৰ দিছে তাৰ কোনো নগৰৰ দুৱাৰৰ ভিতৰত যদি এনে পুৰুষ কি স্ত্ৰী তোমাৰ মাজত পোৱা যায় যে তেওঁলোকে গৈ তোমাৰ ঈশ্বৰ জিহুৱাৰ নিয়মটি ভাঙি তেওঁৰ দৃষ্টিত কুকৰ্ম কৰি আন দেৱতাক সেৱা পূজা কৰিছে আৰু সেইবোৰ আগত প্ৰণিপাত কৰিলে বা মই নিক্ষেপ কৰা সূৰ্য চন্দ আদি আকাশৰ বাহিনীসকলৰ যিকোনো এজনৰ আগত প্ৰণিপাত কৰে আৰু সেইবোৰ আপোনালোকৰ আগত কোৱা হ'ল আৰু আপোনালোকে তাক শুনিলে, এই সকলো আপোনালোকে শুনি সাৱধানতাৰে বিচাৰ কৰিব। ইজৰাইলৰ মাজত তেনে ঘিণলগীয়া কাৰ্য কৰা যদি হৈছে, সেই কথা যদি সঁচা আৰু নিশ্চয় হয়, তেন্তে যি পুৰুষ কি স্ত্ৰীয়ে সেই কুকৰ্ম কৰিলে সেই পুৰুষ কি স্ত্ৰীক আপোনালোকৰ নগৰৰ দুৱাৰ মুখলৈ উলিয়াই নি তেওঁলোক মৰাকৈ তেওঁলোকক হিল দলিয়াই মাৰিব। পাছত আপোনালোকে সেই কথাৰ দুজন সাক্ষীৰ মুখেৰে শুনিহে যাৰ প্ৰাণদণ্ড কৰিব লাগে তাৰ প্ৰাণদণ্ড কৰিব, এজন সাক্ষীৰ মুখেৰে তেওঁ প্ৰাণদণ্ড নহ'ব। তেওঁ বধ কৰিবলৈ প্ৰথমে সাক্ষীসকলে পাছত সকলো প্ৰজাই তেওঁৰ বিৰুদ্ধে হাত উঠাব। এইদৰে আপুনি তেওঁলোকৰ মাজৰ পৰা দুষ্টতা উৎখাত কৰিব। যদি তেওঁ বিচাৰ কৰিবলৈ আপোনালোকলৈ কঠিন হয়, সেয়া হত্যাই হওক নাইবা দুৰ্ঘটনাৰ কাৰণেই হওক, যদি দুজন লোকৰ বিবাদ আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত হয়, যদি তেওঁৰ বিচাৰ কৰিবলৈ আপোনালোকলৈ অতি কঠিন হয়, তেন্তে আপোনালোকে উঠি ঈশ্বৰ জিহুৱাই যি ঠাইত মনোনীত কৰিব সেই ঠাইলৈ যাব, আৰু লেবিয়া পুৰোহিতসকলৰ আৰু সেই সময়ৰ বিচাৰকৰ্তা গুৰিলৈ গৈ সুধিব, তাতে তেওঁলোকে আপোনালোকক ৰায় দিব। পাছত জিহুৱাই যি ঠাইত মনোনীত কৰিব সেই ঠাইত আপোনালোকে আপোনালোকক যি ৰায় দিব আপুনি সেইদৰে কাৰ্য কৰিব। তেওঁলোকে আপোনাক যি ক'ব তাক সাৱধানে কৰিব। আপোনালোকক তেওঁলোকে যি ব্যৱস্থাৰ শিক্ষা দিব আৰু যি শাসন প্ৰণালী ক'ব সেই ব্যৱস্থা আৰু শাসন প্ৰণালী অনুসাৰে আপুনি কাৰ্য কৰিব। তেওঁলোকে দিয়া ৰায়ৰ হু কি বাওঁফালে নুঘূৰিব। কিন্তু যিকোনো লোকে গৰ্ব কৰি আপোনালোকৰ ঈশ্বৰ জিহুৱাৰ পৰিচৰ্যা কৰাৰ কাৰণে সেই ঠাইত থিয় হোৱা পুৰোহিতৰ বা বিচাৰকৰ্তা কথা নুশুনে সেই মানুহৰ প্ৰাণদণ্ড হ'ব। এইদৰে আপুনি ইজৰাইলৰ মাজৰ পৰা তেনে দুষ্টতা দূৰ কৰিব। তাতে সকলো প্ৰজাই তাক শুনি ভয় পায়, সেইদৰে আৰু গৰ্ব নকৰিব। আপোনালোকৰ ঈশ্বৰ জিহুৱাই আপোনালোকক যি দেশ দিছে সেই দেশত সোমাই তাক অধিকাৰ কৰি বাস কৰোঁতে যেতিয়া ক'ব, মোৰ চাৰিওফালে থকা আটাই জাতিৰ দৰে ময়ো মোৰ ওপৰত এজন ৰজা পাতোঁ, তেতিয়া আপোনালোকৰ ঈশ্বৰ জিহুৱাই যিজনক মনোনীত কৰিব সেইজনকেই আপোনালোকৰ ওপৰত ৰজা পাতিব। আপোনালোকৰ নিজৰ ভাইসকলৰ মাজৰ পৰা এজনক বাছি লৈ আপোনালোকৰ ওপৰত ৰজা পাতিব। যিজন আপোনালোকৰ ভাই নহয় এনে অনা ইহুদী লোকক আপোনালোকৰ ওপৰৰ ৰজা পাতিব নোৱাৰিব। কেৱল তেওঁ নিজৰ কাৰণে অনেক ঘোঁৰা নাৰাখিব বা অনেক ঘোঁৰা ৰাখিবৰ মনেৰে প্ৰজাসকলক পুনৰাই মিশ্ৰলৈ নপঠাব, কিয়নো জিহুৱাই আপোনালোকক কৈছিল ইয়াৰ পাছত আপোনালোকে সেই বাটেদি পুনৰাই উলটি নাযাব। আৰু তেওঁ মন যেন অপথে নাযায় এইকাৰণে তেওঁলোকৰ ছোৱালী বিয়া নকৰিব আৰু তেওঁ নিজৰ কাৰণে ৰূপ আৰু সোণ অধিককৈ নবহাব। যেতিয়া তেওঁ সেই ৰাজসিংহাসনত বহিব তেতিয়া তেওঁ নিশ্চয়কৈ লেবিয়া পুৰোহিতসকলৰ আগত থকা পুস্তকখনিৰ পৰা এখন আন এখন পুস্তক নিজৰ কাৰণে নকল কৰি লিখি থ'ব। ইজৰাইলৰ মাজত নিজ ৰাজ্যত তেওঁ আৰু তেওঁৰ সন্তানসকল দীৰ্ঘজীৱী হ'বৰ কাৰণে তেওঁ যেন ভাইসকলৰ সন্মুখত অহংকাৰ নকৰে আৰু এই আজ্ঞা হোঁ কি বাওঁফালে যেন নুঘূৰে, এইকাৰণে নিজ ঈশ্বৰ যীহোৱাক ভয় কৰিবলৈ শিকি এই ব্যৱস্থাৰ সকলো বাক্য আৰু বিধিবোৰ পালন কৰি সেইমতে কাৰ্য কৰিবৰ অৰ্থে সেই পুস্তকখনি তেওঁৰ ওচৰত থাকিব আৰু তেওঁ জীৱনৰ সকলো সময়ত তাক পাঠ কৰিব।